এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে হাতী মানুহৰ সংঘাত অধিক হোৱা 8খন জিলাত গজমিত্ৰ আঁচনি ৰূপায়ণত মন্ত্ৰীসভাৰ অনুমোদন, ধন পৰিশোধ কৰিব নোৱাৰা ৰোগীৰ মৃতদেহ আবদ্ধ কৰি ৰখা ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে মন্ত্ৰীসভাৰ কঠোৰ স্থিতি, কাৰ্বি আংলং ভ্ৰমণৰ আজি দ্বিতীয় দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উন্নয়নমূলক আঁচনিৰ মূল্যায়ন, ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত, জানুৱাৰীৰ পৰা মুঠ 10জনক গ্ৰেপ্তাৰ, আৰু লৰ্ডছত টেষ্টৰ আজি দ্বিতীয় দিনা ইংলেণ্ডৰ 4টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 251 ৰাণৰ পৰা খেল আৰম্ভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী মানুহৰ সংঘাত হোৱা 8খন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্ৰদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি গোট গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই গোটসমূহ 8জনীয়া হ'ব। ইয়াৰ উপৰি বনৰীয়া হাতীয়ে যাতে পৰ্যাপ্ত খাদ্য লাভ কৰে সেই উদ্দেশ্যে হাতী মানুহৰ অধিক সংঘাত হোৱা স্থানসমূহত বাঁহ, গছ, নেপিয়াৰ, ঘাঁহ আদি ৰোপণ কৰা হ'ব। মন্ত্ৰীসভাই 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা বৰ্তমানৰ 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধি কৰিছে। বনাঞ্চলৰ গাঁৱৰ গাঁও প্ৰধানসকলেও এই বৰ্ধিত দৰমহা লাভ কৰিব। 2025-26 বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুযায়ী এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই ৰাজ্যৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকলক মাহিলী বৃত্তি হিচাপে 1500 টকাৰ বৃত্তীয় সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক ক্ৰমে 8,000 আৰু 4,000 টকালৈ বৃদ্ধিত অনুমোদন দিয়া হৈছে। মন্ত্ৰীসভাই 1 নৱেম্বৰৰ পৰা 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলক শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰতিমাহে 300 টকাকৈ প্ৰদানৰ উদ্দেশ্যে প্ৰেৰণা আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। কালিৰ বৈঠকত সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে প্ৰদান কৰা GST-ৰ ৰাজ্য চৰকাৰৰ অংশ উভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিকিৎসা ব্যয় পৰিশোধ কৰিব নোৱাৰা কোনো ব্যক্তিৰ মৃতদেহ ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক গতাই নিদিয়াকৈ থাকিব নোৱাৰিব। চিকিৎসালয় কৰ্তৃপক্ষই মৃতদেহ উভতাই দিবলৈ অস্বীকাৰ কৰিলে তেনেলোকৰ পৰিয়ালে 104 নম্বৰত ফোন কৰি অথবা স্থানীয় থানাত অৱগত কৰিলে আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে এটা মৃতদেহ 4 ঘণ্টাতকৈ অধিক সময় আবদ্ধ কৰি ৰাখিলে তেনে চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ 3 মাহৰ পৰা 6 মাহলৈ বাতিল কৰা হ'ব আৰু 5,00,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব।
মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব, নহলে লোকেল পুলিচক ফোন কৰিব। কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব। টকা পইচা যি আছে তেওঁলোকে চিভিল কেচ কৰক, কিবা কৰক, টকা উভতাই লওক, কিন্তু ডেড বডিটোক তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব। ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম চহী হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি কলে গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব। পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3ৰ পৰা 6 মাহলৈকে লাইচেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5,00,000 টকালৈকে পেনাল্টি দিব লাগিব। আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম।
ইয়াৰ উপৰি মন্ত্ৰীসভাই হোজাইত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে মন্ত্ৰীসভাই লখিমপুৰ জিলাৰ মৰনৈ, বেবেজীয়া আৰু বেবেজীয়া নামৰ গাঁও দুখন জনজাতীয় আৱেষ্টনী আৰু উন্নয়ন খণ্ডৰ আওতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লয়। 1,00,000তকৈ অধিক জনসংখ্যা থকা পৌৰসভাসমূহত অভিযন্তা পদ সৃষ্টিৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনায়। দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিব। তেওঁ ডিফু চহৰৰ পৰা 25 কিলোমিটাৰ নিলগৰ লংনিত মহংদি যোৱা আৰু মানজাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'ব। উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীয়ে এই ভ্ৰমণৰ প্ৰথম দিনা কালি কাৰ্বি আংলঙত উপস্থিত হৈ জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। পদ্মশ্ৰী সন্মানপ্ৰাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰকৃত উন্নয়নে আন্তঃগাঁথনিগত প্ৰগতিকে নহয় বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায়। তেওঁ কয় যে উন্নয়নৰ সৈতে পৰম্পৰা, ভাষা আৰু সাংস্কৃতিক বৰ্তাই ৰাখিলেহে প্ৰকৃত আৰু অৰ্থবহ প্ৰগতি সম্ভৱপৰ হৈ উঠে। পাছত ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য আৰু পৰিষদৰ মুখ্য অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে তেওঁলোকক অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত আছে। কালিৰ দিনটোত এনে অভিযানৰ অধীনত মুঠ 5 জন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰক্ষীয়ে বাহানাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে। ধৃত 2জন হেমিঅ' চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে। আৰক্ষীয়ে ভুৱা চিকিৎসক 2জনক জেৰা কৰি আছে। একেদৰে নগাঁৱৰ চিকনিৰ পৰা পংকজ দাস নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। জুৰিয়া দগাঁৱতো কালি আৰক্ষীয়ে বিমল সূত্ৰধৰ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ধৃত চিকিৎসকজনে দগাঁৱৰ মাহমুদা মেডিকেল হলত চিকিৎসক বুলি পৰিচয় দি ভুৱা ডিগ্ৰীৰে দীৰ্ঘদিনে শিশুৰ চিকিৎসা চলাই আহিছিল। যোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। ভুৱা চিকিৎসক প্ৰতিৰোধী কোষৰ বিষয়া ডাঃ অভিজিত নেওগে ৰাজ্যত জানুৱাৰীৰ পৰা মুঠ 10জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে বিগত 5-6 বছৰত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা 46জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিছে। ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান সন্দৰ্ভত ডাঃ অভিজিত নেওগে এইদৰে কয়।
এওঁলোকে কিছুমানে বাগানত, কিছুমানে চহৰ এৰিয়াত, কিছুমানে ধৰক কিছুমান জেগাত হেৰিতে গুৱাহাটীতে আছে বহুত কেইজন নিজৰ চেম্বাৰ বা ফাৰ্মেচি বা ক্লিনিক এখন খুলি লয়, সেনেকৈ চলে। মেইনলি আমি প্ৰথম আমি পাইছিলোঁ বাগানত বহুত বেছি আছে, কাৰণ মানে বাগানৰবিলাক অলপ ৰিমোট লোকেশ্যন হয়তো বাগানবোৰ, তাতে তেওঁলোকে কোনো পটকৈ ধৰক স্কুটিনি নাথাকে। কিন্তু এতিয়া স্কুটিনিবিলাক আৰম্ভ হৈছে। যোৱা মাহত আমি লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাক এখন ইনষ্ট্ৰাকশ্যন দিছিলে যে বাগানখিনি কোন কোন আনকোৱালিফাইড ডক্টৰ আছে চেক কৰি আইডেণ্টিফাই কৰি এপ্ৰিহেণ্ড কৰিব লাগে উইথ দ্য হেল্প অফ আছাম পুলিচ। মেডিকেল ইনস্পেক্টৰ প্লানটেশ্যনেও ৰেছপণ্ড কৰিলে। তো আমি এতিয়া আইডেণ্টিফাই কৰি আছোঁ কিছুমান বাগানত মেক্সিমাম ধৰা হৈছে। আৰু এই যেনেকৈ ক'লোঁ আপোনাৰ ক্লিনিক খোলে, গভৰ্ণমেণ্ট চাকৰি নকৰে, ক্লিনিক খোলে বাগান, প্লাছ নিজৰ নিজৰ কিছুমানে পলিক্লিনিকো খুলি লৈছিলে।
ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গৱেষণা পত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যিক ভিত্তিত এই গৱেষণা পত্ৰ প্ৰতিযোগিতাত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাবিদ আৰু গৱেষক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ বিষয়ক এই প্ৰতিযোগিতাৰ বাবে অহা 14 আগষ্টৰ ভিতৰত গৱেষণা পত্ৰৰ সংক্ষিপ্ত টোকাত দাখিল কৰিব লাগিব। প্ৰতিযোগিতাৰ বিতং নিয়মাৱলী আৰু নিৰ্ধাৰিত আবেদন পত্ৰ itfc.assam.gov.in আৰু itfcdirectorate.assam.gov.in ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব। আগ্ৰহী শিক্ষক শিক্ষয়িত্ৰী আৰু গৱেষক ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ itfc2005@gmail.com ইমেইল কৰিও আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা শিক্ষাবিদ তথা গৱেষক শিক্ষাৰ্থীক 75,000 টকা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। দ্বিতীয় স্থান প্ৰাপকক 50,000 আৰু তৃতীয় স্থান প্ৰাপকক 30,000 টকা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গুৱাহাটী শিশু মহোৎসৱত পশ্চিমবংগৰ বিশিষ্ট লেখক, সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক চিজাৰ বক্সী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰীবক্সীয়ে কয় যে শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী। গ্ৰন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান ভৱিষ্যতৰ বাবে সুফলদায়ক হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ডঃ শান্তনু তামুলীয়ে কয় যে শিশুসকল একোটা ফুলৰ কলিৰ দৰে আৰু তেওঁলোকক নিজৰ নিজৰ ৰূপ ৰং আৰু বুদ্ধিমত্তাৰে জাতিষ্কাৰ কৰাটো সমাজৰ নৈতিক দায়িত্ব। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই মহোৎসৱৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসম প্ৰকাশন পৰিষদে শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাট মুকলি কৰাৰ উদ্দেশ্যে প্ৰথমবাৰলৈ গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত নাটক, নৃত্য, মুকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত কালি প্ৰথম দিনাই শতাধিক শিশুৱে অংশগ্ৰহণ কৰে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা শিল্পী কমল নাথ, নাট্যকাৰ পৰিচালক ৰবিজিতা গগৈ, নাট্যশিল্পী ৰাজীৱ কুমাৰ হাউদ, সুকুমাৰ কলাৰ বিশিষ্ট শিল্পী দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাৰ লগতে নৃত্যশিল্পী প্ৰিয়ংকা কাশ্যপে কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি শিশুসকলক নিৰ্দিষ্ট বিষয়ৰ শিক্ষাদান কৰে। আজি বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক সমল ব্যক্তিৰূপে আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা শিশু গ্ৰন্থমেলাত শিশুসকলে বিভিন্ন প্ৰকাশন গোষ্ঠীৰ শিশু উপযোগী গ্ৰন্থ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণীচৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্ৰিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে 4 উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা 251 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত খেল আৰম্ভ হ'ব। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰতৰ নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমতে 2 উইকেট দখল কৰি ঘৰুৱা দলটোক হলঠেকত পেলায়। নীতিশ কুমাৰে একেটা অভাৰতে অপেনাৰ বেন ডাকেট আৰু জেক ৰলিক আউট কৰে। ইয়াৰ পাছত জো ৰুট আৰু অলি পপে 109 ৰাণ সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। পাছত ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজা আৰু জছপ্ৰীত বুমৰাই এটাকৈ উইকেট দখল কৰে। পাঁচখনীয়া শৃংখলাটো সম্প্ৰতি 1-1 ফলাফলত ড্ৰ হৈ আছে। ইংলেণ্ডে হেডিংলিত অনুষ্ঠিত প্ৰথমখন খেলত 5 উইকেটত জয়লাভ কৰিছে আৰু ভাৰতে এছবেষ্টনত অনুষ্ঠিত দ্বিতীয়খন খেলত 366 ৰাণত বিজয় সাব্যস্ত কৰে। পিঠি আৰু কিলাকুটিৰ আঘাতৰ বাবে 4 বছৰৰ বিৰতিৰ অন্তত ইংলেণ্ডৰ বেগী বলাৰ জফৰা আৰ্চাৰে এই খেলখনৰ জৰিয়তে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। ভাৰতৰ 11-জনীয়া দলত প্ৰসিদ্ধ কৃষ্ণৰ ঠাইত জছপ্ৰীত বুমৰাক অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আগন্তুক লোকপিয়লত বংগমূলৰ মুছলমানসকলে অসমীয়া ভাষা তেওঁলোকৰ মাতৃভাষা নহয় বুলি লিপিবদ্ধ কৰিবলৈ মাইনুদ্দিন আলী নামৰ ABMCৰ এজন স্থানীয় নেতাই ৰাজহুৱাকৈ আহান জনোৱাৰ পাছতেই নেতাগৰাকীক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে। অসমীয়া ভাষাক লৈ দিয়া এনে মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমত অসমীয়া ভাষা থাকিবই, ভাষাক আৰু ব্লেকমেইলিঙৰ চিকাৰ হ'ব নোৱাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বাতৰিটোক আন কেইবাখনো কাকতৰ লগতে অসমীয়া খবৰ, দৈনিক জনমভূমি, দি চেণ্টিনেল, দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বাতৰিটোৱেও ভিন ভিন শিৰোনামেৰে দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি চাপৰৰ উচ্ছেদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰা AIUDFৰ নগৰাকী বিধায়কক আৰক্ষীয়ে আটক কৰি পাছত মোকলাই দিয়ে। এখন আলোকচিত্ৰসহ এই বাতৰিটোৱে দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসম, নাগালেণ্ড আৰু মণিপুৰৰ বানপীড়িতসকলক সহায়ৰ বাবে ভাৰতীয় সেনাই 40 আশ্ৰয় শিবিৰ স্থাপন কৰা এটা বাতৰিয়ে দি টাইমছ অফ ইণ্ডিয়া কাকতত শিৰোনাম দখল কৰিছে। কালি কেন্দ্ৰই অসমৰ বান আৰু ভূমিস্খলনৰ সাহায্যৰ বাবে 375 কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটো প্ৰকাশ কৰা হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে উজনিত নতুন মুখৰ সন্ধান কৰিছে বুলি অসমীয়া প্ৰতিদিন কাকতে এটা অনুসন্ধানমূলক বাতৰি আছুতীয়াকৈ পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। হাতী মানুহৰ সংঘাত অধিক হোৱা 8খন জিলাত গজমিত্ৰ আঁচনি ৰূপায়ণত মন্ত্ৰীসভাৰ অনুমোদন। ধন পৰিশোধ কৰিব নোৱাৰা ৰোগীৰ মৃতদেহ আবদ্ধ কৰি ৰখা ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে মন্ত্ৰীসভাৰ কঠোৰ স্থিতি। কাৰ্বি আংলং ভ্ৰমণৰ আজি দ্বিতীয় দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উন্নয়নমূলক আঁচনিৰ মূল্যায়ন। আৰু লৰ্ডছত টেষ্টৰ আজি দ্বিতীয় দিনা ইংলেণ্ডৰ চাৰিটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 251 ৰাণৰ পৰা খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ আহিৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।